আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত অহা 26 এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসনাধিষ্ঠ বিজেপিৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহে নিৰ্বাচন হ'বলগীয়া দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ জুৰিয়াত দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে সাধাৰণ ৰাইজৰ সমস্যা উপলব্ধি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃতাধীন NDA চৰকাৰে তেওঁলোকৰ প্ৰাপ্য সুবিধা প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে আজি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত শিৱাজাৰ, মঙলদৈ, নাগৰিজুলীত প্ৰচাৰ চলায়। প্ৰচাৰ সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বিজেপি নেতৃতাধীন চৰকাৰে বিগত সময়ছোৱাত ৰাজ্যখনৰ সকলো স্তৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু BTRৰ মুৰববী প্ৰমোদ বড়োৱে আজি ওদালগুৰি জিলাৰ শিমলুগুৰিৰ দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নগাঁও সমষ্টিৰ NDA প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ সমষ্টিটোৰ দক্ষিণপথত প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ নগাঁও সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি মৰিগাঁৱত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ দলৰ নেতা অখিল গগৈয়ে অংশ লয়। বিজেপিৰ অৰ্থনৈতিক নীতিৰ তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছ দলৰ সভাপতি ভূপেন কুমাৰ বৰাইও বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। ইফালে বাক্সা জিলাৰ জলাহত আজি গণসুৰক্ষা পাৰ্টীৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী বিনীতা ডেকাই প্ৰচাৰ চলায়। তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি সমষ্টিটোত ছখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কাৰ্বি আংলং জিলাৰ ডিফুত আজি APHC সমৰ্থিত প্ৰাৰ্থী JI কাথাৰৰ হৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। ৰাজ্যখনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। আজি বিয়লি কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। এই সংবাদমেলত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱ, আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ লগতে ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে। মৰিগাঁও জিলাত আজি আত্মসহায়ক গোটৰ মহিলাসকলে ভোটদানৰ বাবে জনসাধাৰণক সজাগতা কৰিবলৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। আজি জিলাখনৰ 85খন গাঁও পঞ্চায়ত আৰু 11টা ৱাৰ্ডত মহিলাসকলে শোভাযাত্ৰা উলিয়ায়। উল্লেখযোগ্য যে জিলাখনত 29টা ভোটগ্ৰহণ কেন্দ্ৰত মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। আনহাতে 6টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ এটা মহিলা দিব্যাংগ ভোটগ্ৰহণকাৰীৰ দ্বাৰা পৰিচালিত হ'বলগীয়া কেন্দ্ৰ থাকিব। জিলাখনত ভোটদাতাসকলক গণতান্ত্ৰিক অধিকাৰৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে ব্যাপক সজাগতা কাৰ্যসূচী অব্যাহত আছে। জিলাখনত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ অভিযানৰ অংশ হিচাপে ভালেমান কাৰ্যসূচী লোৱা হৈছে। অৰুণাচল প্ৰদেশৰ 4টা বিধানসভা সমষ্টিৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ভোটগ্ৰহণ কেন্দ্ৰকেইটাত যোৱা 19 এপ্ৰিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ, ৰোমংগ সমষ্টিৰ 2টা আৰু নাচ বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈ ভোটগ্ৰহণৰ সময় ধাৰ্য কৰা হৈছে। ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত একেদিনাই এই ভোটগ্ৰহণ কেন্দ্ৰকেইটাত 17A প্ৰপত্ৰ পৰীক্ষা কৰা হ'ব। অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰী গোচৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন্ধ খামৰ ভিতৰত তদন্তৰ অগ্ৰগতি প্ৰতিবেদন দাখিল কৰে। তদন্তকাৰী সংস্থাটোৰ হৈ ৰাজ্য চৰকাৰৰ অধিবক্তাই এই প্ৰতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে আয়োগৰ পৰীক্ষাত অনিয়মেৰে উত্তীৰ্ণ হৈ একাংশ বিষয়াই চাকৰি লাভ কৰা বিষয় সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে তদন্ত চলাই আহিছে। বিষয়টো সন্দৰ্ভত তদন্ত চলাই গোটটোৱে বহুকেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন বহুকে জেৰা কৰিছিল। ইয়াৰ পাছতে গোটেই উচ্চ ন্যায়ালয়ত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে। 2024-25 বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰ্পণ পৰ্টেল মুকলি কৰা হৈছে। এই সন্দৰ্ভত শিক্ষা সংসদে জাৰি কৰা নিৰ্দেশনা অনুসৰি সকলো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।